লোকে লিখা শুভবাৰ্তা অধ্যায় এক। যিবিলাক আদিৰে পৰা দেখা সাক্ষী আৰু বাক্যৰ প্ৰচাৰক হৈছিল তেওঁবিলাকে আমাক শিক্ষা দিয়াৰ দৰে আমাৰ মাজত সিদ্ধ হোৱা কথাবোৰৰ বৃত্তান্ত ৰচনা কৰিবলৈ অনেকে হাত দিলে। এই হেতুকে এই মহামহিম থিয়'ফিল, আপুনি যি যি শিক্ষা পালে সেইবোৰৰ অলৰটা আপুনি জানিবলৈ ময়ো আৰম্ভণৰে পৰা সকলো বিষয় নিশ্চয়কৈ অনুসন্ধান কৰি আপোনালৈ ক্ৰমৰে লিখিবলৈ উচিত দেখিলোঁ। যিহুদিয়াৰ ৰজা হেৰোদৰ দিনত অবিয়পালৰ জখৰীয়া নামেৰে এজন পুৰোহিত আছিল। হাৰুণৰ বংশৰ এলিজাবেথ নামেৰে তেওঁৰ ভাৰ্যা। এওঁলোক দুয়ো ঈশ্বৰৰ আগত ধাৰ্মিক আৰু প্ৰভুৰ সকলো আজ্ঞা আৰু বিধিমতে প্ৰৱৰ্তি নিৰ্দোষী হৈ আছিল। এলিজাবেথ বন্ধা হোৱাত তেওঁলোকৰ সন্তান নাছিল আৰু দুয়ো বয়সত বৃদ্ধ হৈছিল। কোনো এসময়ত তেওঁ পালক্ৰমে ঈশ্বৰৰ আগত পুৰোহিত কাম কৰোঁতে পুৰোহিতৰ ৰীতি অনুসাৰে প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ পাল পৰিল। সেই ধূপ জ্বলা সময়ত গোটেই লোকসমূহে বাহিৰত প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰভুৰ এজন দূতে ধূপবেদীৰ সোঁফালে থিয় হৈ তেওঁক দৰ্শন দিলে। তেওঁক দেখি জখৰীয়াৰ উগুল থুগুলাৰ ভয় লাগিল, কিন্তু সেই দূতে তেওঁক ক'লে,
হে জখৰীয়া, ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তোমাৰ ভাৰ্যা এলিজাবেথে পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম জোহন থবা। তাতে তোমাৰ আনন্দ আৰু উল্লাস হ'ব আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব, কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হ'ব আৰু দাক্ষাৰোহ বা সুৰাপান নকৰিব আৰু উপজাৰে পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ইছৰাইলৰ সন্তানবিলাকৰ অনেকক তেওঁবিলাকৰ প্ৰভু পৰমেশ্বৰলৈ ঘূৰাব, যাতে যুগুতোৱা মানুহক তেওঁ প্ৰভুলৈ প্ৰস্তুত কৰিব পাৰে, তাৰ নিমিত্তে সন্তানলৈ পিতৃসকলৰ মন আৰু ধাৰ্মিকৰ জ্ঞানলৈ অবাধ্যবিলাকক ঘূৰাবলৈ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব।
তেতিয়া জখৰীয়াই দূতক ক'লে,
ইয়াক কিহেৰে জানিম, কিয়নো মই বুঢ়া আৰু মোৰ তিৰোতাও বয়সত বুঢ়ী হৈছে।
তাতে দূতে উত্তৰ দি তেওঁক ক'লে,
ঈশ্বৰৰ সাক্ষাতে থকা যি গাব্ৰিয়েল, সেয়ে মই। তোমাৰে সৈতে কথা হ'বলৈ আৰু এই শুভবাৰ্তা তোমাক জনাবলৈ মোক পঠোৱা হ'ল। মোৰ যি কথা কালক্ৰমে সিদ্ধ হ'ব তাক সত্য বুলি নমনা হেতুকে যি দিনত এইবোৰ কথা ঘটিব সেই দিনলৈকে তুমি বোবা হৈ কথা ক'ব নোৱাৰা হ'ব।
সেই সময়ত মানুহবিলাকে জখৰীয়ালৈ অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱাত বিস্ময় মানিলে। পাছে বাহিৰ ওলালত তেওঁবিলাকক একো কথা ক'ব নোৱাৰিলে। তাতে তেওঁ মন্দিৰত কিবা দৰ্শন পাইছিল বুলি তেওঁবিলাকে বুজিলে, কিন্তু তেওঁ হ'লে তেওঁবিলাকলৈ নানা সংকেত কৰিলে আৰু বোবা হৈ থাকিল। পাছে তেওঁৰ সেৱাৰ পাল সম্পন্ন হ'লত তেওঁ নিজৰ ঘৰলৈ গ'ল। সেই সময়ৰ পাছত তেওঁৰ ভাৰ্যা এলিজাবেথ গৰ্ভৱতী হ'ল।
আৰু মানুহবিলাকৰ মাজত মোৰ যি অপমান, তাক গুচাবলৈ প্ৰভুৱে মোলৈ দৃষ্টি কৰা সময়ত এনে ব্যৱহাৰ কৰিলে।
এইবুলি তেওঁ পাঁচ মাহ লুকাই থাকিল। পাছে ষষ্ঠ মাহত গালিলৰ নাচৰত নগৰলৈ দাউদৰ বংশৰ জোচেফ নামেৰে এজন মানুহলৈ বাগদান কৰা মৰিয়ম নামেৰে এজনী কন্যাৰ ওচৰলৈ গাব্ৰিয়েল দূতক ঈশ্বৰৰ পৰা পঠোৱা হৈছিল। তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক'লে,
হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে।
কিন্তু এই কথাত তেওঁৰ উগুল থুগুল লাগি নিজৰ মনতে চিন্তা কৰিবলৈ ধৰিল, বোলে ই কেনে মংগলবাদ। তাতে দূতে তেওঁক ক'লে,
হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা আৰু চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা। তেওঁ মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব আৰু জাকুবৰ বংশৰ ওপৰত তেওঁ সৰ্বদাই ৰাজত্ব কৰিব। তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহ'ব।
তেতিয়া মৰিয়মে দূতক ক'লে,
মই পুৰুষৰ মুখ দেখা নাই, তেনেস্থলত এই কথা কেনেকৈ হ'ব পাৰে?
তাতে দূতে উত্তৰ দি তেওঁক ক'লে,
পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক চাঙি ধৰিব, এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। আৰু চোৱা, তোমাৰ জ্ঞাতি এলিজাবেথে বৃদ্ধকালতো পুত্ৰ গৰ্ভধাৰণ কৰিছিল, যিজনীক লোকে বাজি বুলিছিল তেওঁ গৰ্ভধাৰণ কৰিবৰ এতিয়া সময় হ'ল, কিয়নো ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহ'ব।
তাতে মরিয়মে কলে,
চোৱা প্ৰভুৰ বেটি যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক।
তেতিয়া দূত তেওঁৰ ওচৰৰ পৰা গুচি গ'ল। পাছে সেই সময়ত মৰিয়মে উঠি পৰ্বতীয়া দেশৰ যিহুদাৰ এখন নগৰলৈ বেগাই গৈ জখৰিয়াৰ ঘৰত সোমাই এলিজাবেথক মংগলবাদ কৰিলে। তাতে এলিজাবেথে মৰিয়মৰ মংগলবাদ শুনিলতেই তেওঁৰ গৰ্ভত ল'ৰাই নাচি উঠিল, আৰু এলিজাবেথে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ বৰ মাতেৰে কলে,
তিৰোতাসকলৰ মাজত তুমি ধন্য, আৰু তোমাৰ গৰ্ভফুলো ধন্য, আৰু মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ যে আহিছে, মোৰ এই সৌভাগ্য ক'ৰ পৰা হ'ল? কিয়নো চোৱা, তোমাৰ মঙলবাদৰ শব্দ মোৰ কাণত পৰিলতেই মোৰ গৰ্ভত ল'ৰাই উল্লাসেৰে নাচি উঠিল। প্ৰভুৱে তোমাক যি যি কথা কৈছিল সেই সকলো সিদ্ধ হ'ব বুলি বিশ্বাস কৰা যি তুমি ধন্য।
তেতিয়া মৰিয়মে কলে,
মোৰ প্ৰাণে প্ৰভুৰ মহিমা বৰ্ণাইছে, মোৰ আত্মাই মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰিলে, কিয়নো তেওঁৰ বেটীৰ নিহ অৱস্থালৈ চালে। আৰু চোৱা, এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্য বুলিব, কিয়নো পৰাক্ৰমীজনাই মোৰ নিমিত্তে মহৎ কৰ্ম কৰিলে, আৰু তেওঁৰ নাম পবিত্ৰ। যিবিলাকে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁৰ দয়া থাকে। তেওঁ নিজ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম কৰিলে। যিবিলাক নিজ নিজ হৃদয়ৰ কল্পনাত অহংকাৰী, তেওঁবিলাকক তেওঁ ছিন্ন ভিন্ন কৰিলে। তেওঁ পৰাক্ৰমীসকলক সিংহাসনৰ পৰা নমাই নীহ লোকক তুলি দিলে। তেওঁ ক্ষুধাতুৰবিলাকক উত্তম বস্তুৰে তৃপ্ত কৰাই ধনবন্তবিলাকক সুদাহাতে পঠিয়াই দিলে। তেওঁ আমাৰ ওপৰ পুৰুষসকলক যেনেকৈ কৈছিল, তেনেকৈ আব্ৰাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া সোঁৱৰিবলৈ তেওঁৰ সেৱক ইছৰাইলক উপকাৰ কৰিলে।
পাছে এলিজাবেথৰ লগত মৰিয়ম তিনিমাহমান থাকি নিজৰ ঘৰলৈ উলটি গ'ল। পাছে এলিজাবেথৰ প্ৰসৱৰ কাল পূৰ হলত তেওঁৰ পুত্ৰ প্ৰসৱ কৰিলে। তাতে প্ৰভুৱে তেওঁলৈ মহা অনুগ্ৰহ কৰিলে। ইয়াকে শুনি ওচৰ চুবুৰীয়া আৰু জ্ঞাতিবিলাকে তেওঁৰ সৈতে আনন্দ কৰিলে। আৰু অষ্টম দিনা তেওঁবিলাকে ল'ৰাটিৰ চুন্নত কৰিবলৈ আহি বাপেকৰ নামৰ দৰে তেওঁৰ নামো জখৰীয়া বুলি থব খুজিছিল। কিন্তু তেওঁৰ মাকে উত্তৰ দি কলে,
নহয়, ইয়াৰ নাম জোহনহে হ'ব।
তেতিয়া তেওঁবিলাকে কলে,
তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।
পাছে তেওঁবিলাকে বাপেকক সংকেত দি সুধিলে, তুমি কি নাম দিবলৈ ইচ্ছা কৰা? তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, ইয়াৰ নাম জোহন। তাতে সকলোৱে বিস্ময় মানিলে। তেতিয়াই তেওঁৰ মুখ আৰু জীৱাৰ বান্ধ মুকলি হলত তেওঁ ঈশ্বৰৰ স্তুতিবাদ কৰিবলৈ ধৰিলে। তাতে ওচৰ চুবুৰীয়া সকলোবিলাকৰ ভয় লাগিল, আৰু যিহুদিয়াৰ গোটেই পৰ্বতীয়া দেশত এই সকলো কথা ব্যাপী গলত যিবিলাকে শুনিলে তেওঁবিলাক সকলোৱেই এই ল'ৰাটিৰনো কি হ'ব বুলি নিজৰ নিজৰ মনত এই সকলো কথা ৰাখিলে, কিয়নো প্ৰভুৰ হাত তেওঁৰ লগত আছিল। আৰু তেওঁৰ বাপেক জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ এই ভাবুকটি প্ৰচাৰ কৰিলে,
ইছৰাইলৰ প্ৰভু পৰমেশ্বৰ ধন্য, কিয়নো তেওঁ নিজৰ মানুহবিলাকলৈ দৃষ্টি কৰি মুক্ত কৰিলে। তেওঁৰ আপোন পবিত্ৰ নিয়ম অৰ্থাৎ আমাৰ পিতৃ আব্ৰাহামৰ আগত যি শপত খালে সেই শপত সুঁৱৰি যাতে আমাৰ ওপৰ পুৰুষলৈকে কৃপা দেখুৱাব, আৰু যাতে আমি শত্ৰুবিলাকৰ হাতৰ পৰা ৰক্ষা পাই নিৰ্ভয়ে তেওঁৰ আৰাধনা কৰি সৰলতা আৰু ধাৰ্মিকতাৰে তেওঁৰ আগত আমাৰ সকলো দিন নিয়াব পাৰিম। এই নিমিত্তে তেওঁ পূৰ্বৰে পৰা পবিত্ৰ ভাৱবাদীসকলৰ দ্বাৰাই যেনেকৈ কোৱাইছিল, তেনেকৈ তেওঁৰ সেৱক দায়ুদৰ বংশত তেওঁ ত্ৰাণৰ সিং অৰ্থাৎ আমাৰ শত্ৰুবিলাকৰ আৰু সকলো ঘৃণাওতাবিলাকৰ হাতৰ পৰা মুক্তি উৎপন্ন কৰিলে। আৰু হে ল'ৰাটি, তুমি সৰ্বোপৰি জনাৰ ভাৱবাদী বুলি প্ৰখ্যাত হ'বা, কিয়নো আমাৰ ভৰি কুশলৰ পথত চলাবলৈ আৰু আন্ধাৰ আৰু মৃত্যু ছায়াত বহি থকাবিলাকক পোহৰ দিবলৈ ঈশ্বৰৰ যি দয়ালু চিত্তৰ দ্বাৰাই ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে, সেই দয়ালু চিত্ত হোৱাৰ কাৰণে পাপ মোচন হোৱাত যি পৰিত্ৰাণ। সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকলৈ দিবলৈ, তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা।
পাছে সেই ল'ৰাটো বাঢ়ি আত্মাত শক্তিমান হৈ গ'ল আৰু ইজৰাইল জাতিৰ আগত প্ৰকাশিত হোৱা দিনলৈকে অৰণ্যত আছিল।